Ella Akakmani. Battery Hote, Mojindir and Nireka. Eter Gagai Battery Humuhul. Neat are bibino becoilers listed who will study a policy for precate of Lukohova cardio communica dinner. Do was a list of it or of Kahuse. Lukohova as the Ainaru near regimentary ordinary Mekoral in Yadi for a homescar video. Do his or subbis with Tapon Kore. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি নতুন দিল্লীর বাসগৃহত কমনওয়েলথ গেমছ 2026ৰ পদক জয়ী সকলৰ সৈতে মত বিনিময় কৰে। সিংহ প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সিংহ দিৱস পালন কৰা হৈছে আৰু নিয়োগ পৰীক্ষাৰ নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঝাৰখণ্ডত আজি ছাত্ৰ-ছাত্ৰীসকলে ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। নিটৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। 12 বজাত সদন পুনৰ মিলিত হোৱাৰ পাছত আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 সদনত উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম কাজ শক্তিশালী কৰাৰ উপৰি ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্ৰস্তাৱ দিয়া হৈছে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনত খনি আৰু খনিজ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1957 চনৰ খনি আৰু খনিজ উন্নয়ন তথা নিয়ামক আইনৰ সংশোধনী বিচৰা হৈছে। সমবায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে আজি লোকসভাত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1962 চনৰ ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পাছতে সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া সন্ধ্যা ৰায়ে প্ৰতিবাদকাৰী বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ গৈ সদনৰ কাম সুকলমে পৰিচালনাত সহায় কৰিবলৈ আহান জনায়। বিৰোধী সদস্যসকলে নিটৰ বিষয়ক লৈ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি বিচাৰি হুলস্থুলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া এন কে প্ৰেমচন্দ্ৰনে প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সদস্যসকলে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতিৰ দাবী জনায়। ইয়াৰ পাছতো হুলস্থুলীয়া পৰিৱেশ বাহাল থকাত শ্ৰীপ্ৰেমচন্দ্ৰনে দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। ৰাজ্যসভাতো আজি একে বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে সদনত তেওঁলোকৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ প্ৰতিবেদনসমূহ দাখিল কৰে। বিত্ত সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে জড়িত বিভাগৰ প্ৰতিবেদন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, ৰেলৱে, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰতিবেদনো দাখিল কৰা হয়। ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। বিজেপিৰ সাংসদ তৰুণ চুঘে পঞ্জাৱৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱা আৰু বৰ্ধিত মাদক দ্ৰব্যৰ ব্যৱহাৰৰ বিষয়টো সদনত উত্থাপন কৰে। তেওঁ কয় যে পঞ্জাৱৰ যুৱক যুৱতীসকল ক্ৰমশঃ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত ৰাজ্যখনত অপৰাধী কাৰ্যকলাপো বাঢ়িছে। অধিক পৰিমাণে মাদক দ্ৰব্য সেৱনৰ ফলত বিগত এটা বছৰত 89 লোকে প্ৰাণ হেৰুওৱা বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ইমানৰ পাছতো পাঞ্জাব চৰকাৰে মাদক দ্ৰব্যৰ ভয়াৱহতা ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা নাই বুলি শ্ৰীচুঘে অভিযোগ তোলে। বিজেপিৰ আন এগৰাকী সাংসদ বাবুভাই জেচংভাই দেশাইয়ে গুজৰাটত চান্দিপুৰা ভাইৰাছ সংক্ৰমণৰ বিষয়টো উত্থাপন কৰি চৰকাৰক এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অভিযান চলাবলৈ আহান জনায়। চি পি আইৰ সাংসদ সন্তোষ কুমাৰ, বিজেপিৰ সাংসদ বিশ্বজিৎ সিনহা আৰু ডঃ কে লক্ষ্মণে কেইবাটাও ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় খণ্ডত উত্থাপন কৰে। ইয়াৰ পাছত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি কৰাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এথলীটসকলক খেলো ইণ্ডিয়াৰ সন্মান বঢ়াবলৈ উৎসাহিত কৰে। ভাৰোত্তোলক সাইখোম মীৰাবাই চানুৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ সাফল্যই ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসাধাৰণ অনুপ্ৰেৰণা হিচাপে কাম কৰিব।
आपके इस अचीवमेंट को सिर्फ आपका अचीवमेंट मानता हूं ऐसा नहीं है, ये आपका विजय आने वाली पीढ़ियों के लिए बहुत बड़ी प्रेरणा बन जाता है। अगर आप लोग खेलो इंडिया की प्रतिष्ठा बढ़ाते हैं, और प्रतिष्ठा सिर्फ वहां जाकर के रिबन काटने से नहीं होगी, आप वैसे ही खेलेंगे जैसे एक छोटा खिलाड़ी खेलता है, ये बहुत बड़ा कॉन्ट्रीब्यूशन करेगा, क्योंकि अभी तो हमें बहुत आगे जाना है।
এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চে উপস্থিত থাকে। গ্লাছকোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিশ্ব সিংহ দিৱস। সিংহৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 10 আগষ্টত এই দিৱস পালন কৰা হয়। 2013 চনত আৰম্ভ হোৱা এই দিৱস পালনৰ জৰিয়তে সংকুচিত হৈ অহা সিংহৰ বিচৰণভূমি তথা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ ফলত সৃষ্টি হোৱা ভাবুকিক প্ৰতিহত কৰাৰ বাবে প্ৰয়াস কৰা হয়। বিশেষকৈ আফ্ৰিকা আৰু এছিয়াৰ সিংহ প্ৰজাতিসমূহ সংৰক্ষণৰ বাবে এই দিৱসৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সিংহ প্ৰজাতি সংৰক্ষণৰ সৈতে জড়িত কৰ্মীসকলক এই দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীবিৰলাই কয় যে ভাৰতত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা 2020 চনত 676ৰ পৰা 2025 চনত 891লৈ বৃদ্ধি পাইছে। 5 বছৰত 32.20% বৃদ্ধিৰে ভাৰতৰ বনাঞ্চলত সুৰক্ষিত হৈ থকা এই সিংহৰ প্ৰজাতিক ৰক্ষা কৰাটো কেৱল দায়িত্বই নহয় বৰং গোলকীয় পৰ্যায়ত বন্য জীৱ জন্তু সংৰক্ষণৰ ক্ষেত্ৰত ই বৃহৎ বৰঙণি বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বিচৰণভূমিও প্ৰসাৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিশালী সামূহিক অংশগ্ৰহণৰ জৰিয়তে দেশৰ বনাঞ্চল আৰু বন্য জীৱ জন্তু সংৰক্ষণ কৰি ভৱিষ্যৎ প্ৰজন্মলৈ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ। উল্লেখযোগ্য যে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰীযাদৱে নিজৰ নিবন্ধত উল্লেখ কৰা মতে দেশৰ 11খন জিলাত সিংহৰ বিচৰণ ক্ষেত্ৰ 2020 চনত 30,000 বৰ্গ কিলোমিটাৰৰ পৰা 35,000 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি হৈছে। এই পৰিসংখ্যাৰ লগতে 2015 চনত সিংহৰ সংখ্যা 523ৰ পৰা 2025 চনত 891লৈ বৃদ্ধিয়ে দেশৰ বন্য জীৱ জন্তু সংৰক্ষণৰ সফল যাত্ৰাকে সূচাইছে বুলি তেওঁ মন্তব্য কৰে। ইপিনে কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সিংহৰ প্ৰজাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সফলতা জৈৱ বৈচিত্ৰ আৰু বনাঞ্চল সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাত তেওঁ কয় যে এই সফলতাৰে ভাৰতে উন্নয়ন আৰু প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে কৰাটো সম্ভৱ বুলি প্ৰমাণিত কৰিছে। ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জয়পাল সিং মুণ্ডা ষ্টেডিয়ামৰ পৰা ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড ষ্টাফ ছিলেকশ্যন কমিশ্যন সংস্কাৰ মঞ্চ নেতৃত্বাধীন ছাত্ৰৰ প্ৰতিবাদে আজি 17ম দিনত প্ৰৱেশ কৰিছে। প্ৰতিবাদকাৰীসকলে কেতবোৰ পৰীক্ষা, বিশেষকৈ জে এছ এছ চি জি এল পৰীক্ষা বাতিলৰ লগতে এই অনিয়মৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী জনাইছে। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ 98% দাবী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইপিনে বিৰোধী পক্ষৰ নেতা বাবুলাল মাৰাণ্ডী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি আদিত্য চাহুকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতাক মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰাৰ সময়ত আটক কৰা হয়। ছাত্ৰ প্ৰতিবাদৰ মাজতে কালি ঝাৰখণ্ড লোকসেৱা আয়োগৰ 3জন সদস্যই পদত্যাগ কৰে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নীট আৰু বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হৈছে। লোকসভাত আজি আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 উত্থাপন কৰে। আৰু নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।